এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। আসন্ন বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে জিলাই জিলাই নিৰ্বাচনী তৎপৰতা বৃদ্ধি হৈছে। নিৰ্বাচনী প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে জিলা আয়ুক্তসকলে ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনাত মিলিত হোৱাৰ উপৰি নিৰ্বাচনী আচৰণবিধি মানি চলিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। নিৰ্বাচন আয়োগে ইতিমধ্যে অসমৰ বাবে 51গৰাকী সাধাৰণ পৰ্যবেক্ষক, 35গৰাকী আৰক্ষী পৰ্যবেক্ষক আৰু 50গৰাকী ব্যয় পৰ্যবেক্ষক নিয়োগ কৰিছে। বাক্সা জিলাৰ মানাহ আৰু বাক্সা বিধানসভা সমষ্টিৰ বাবে আজি দুগৰাকী বিষয়াক পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হয়। তেওঁলোকে কাইলৈৰ পৰা প্ৰতিদিনে বিয়লি 4-5 বজাৰ ভিতৰত বাক্সা আৱৰ্ত ভৱনৰ সন্মিলন কক্ষত জনসাধাৰণ তথা ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ আবেদন আৰু অভিযোগসমূহ গ্ৰহণ কৰিব। ওদালগুৰি জিলাৰ ভেৰগাঁও, মাজবাট আৰু টংলা সমষ্টিৰ বাবে যুটীয়া আয়ুক্ত নিৰ্মল জয়ক আজি ব্যয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হয়। তামোলপুৰ জিলাৰ 2টা সমষ্টিৰ বাবে নিযুক্তি দিয়া ব্যয় পৰ্যবেক্ষকগৰাকী আজি জিলাখনত উপস্থিত হয়। বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। এ আই ইউ ডি এফ দলে আজি 12টা সমষ্টিৰ বাবে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰে। দলটোৱে প্ৰথমখন প্ৰাৰ্থী তালিকাত 9টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰিছিল। অসম জাতীয় পৰিষদ দলেও আজি 8টা সমষ্টিৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰে। দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে খোৱাং সমষ্টিত আৰু কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁয়ে বৰহমপুৰ সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব। বিজেপিয়ে কাইলৈ বা পৰহিলৈ পুৱাৰ ভিতৰত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি অনুষ্ঠিত বিজেপিৰ সংসদীয় পৰিষদৰ বৈঠকত মুখ্যমন্ত্ৰী, ৰাজ্যিক বিজেপিৰ সভাপতিকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাই দলৰ কেইবাগৰাকীও কেন্দ্ৰীয় নেতাৰ সৈতে মিলিত হয়। বৈঠকৰ অন্তত ডঃ শৰ্মাই সংবাদ মাধ্যমৰ আগত বিজেপিৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত এনেদৰে প্ৰকাশ কৰে।
আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াৰ সভাপতিত্ব আজি অসমৰ নিৰ্বাচনত দলীয় টিকট সম্পৰ্কত আলোচনা অনুষ্ঠিত হয় আৰু আলোচনাত বি পি এফ আৰু অসম গণ পৰিষদৰ লগত আমি কি ধৰণে মিত্ৰতা কৰিম তাকো চূড়ান্ত কৰা হয় আৰু প্ৰাৰ্থী তালিকাৰ ওপৰত প্ৰাৰম্ভিক আলোচনাও সামৰণি। অহাকালি গধূলি 7 বজাত চেণ্ট্ৰেল পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ মিটিং আছে। অহাকালি নিশা বা পৰহি ৰাতিপুৱা খুব সোনকালে আমাৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব।
অহা 20 মাৰ্চত বি পি এফৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হ'ব বুলি বি টি চিৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে প্ৰকাশ কৰিছে। মুছলপুৰত আজি বি পি এফৰ সকলো উপ সমিতিৰ এখন বৈঠকত অংশ লৈ শ্ৰীমহিলাৰীয়ে এইদৰে কয়। ইপিনে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ সংগ্ৰহ প্ৰক্ৰিয়াও আৰম্ভ হৈছে। চি পি আই এম দলৰ নেতা তথা খৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে আজি বজালি জিলা নিৰ্বাচনী কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰে। উল্লেখযোগ্য যে ৰাজ্যৰ 126টা বিধানসভা সমষ্টিৰ বাবে অহা 9 এপ্ৰিলত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। প্ৰাৰ্থীসকলে অহা 23 মাৰ্চ পৰ্যন্ত মনোনয়ন দাখিল কৰিব পাৰিব আৰু 26 মাৰ্চ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। 28 মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। 4 মে'ত নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ'ব। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাই এখন গৱেষণা গ্ৰন্থ প্ৰকাশ কৰিব। শিল্পীগৰাকীৰ জন্ম শতবৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি সংগঠনটোৱে এই পৰিকল্পনা গ্ৰহণ কৰিছে। এই গ্ৰন্থত সুধাকণ্ঠৰ নিকট সান্নিধ্য লাভ কৰা কমেও 50গৰাকী ব্যক্তিৰ লেখাৰে গ্ৰন্থখন প্ৰণয়ন কৰা হ'ব বুলি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই প্ৰকাশ কৰিছে। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষা সঞ্চালকালয়ৰ উদ্যোগত আৰু বিশ্ববিদ্যালয়খনৰ কৃষি অৰ্থনীতি বিভাগ তথা কেন্দ্ৰৰ সহযোগত আজিৰে পৰা দুদিনীয়াকৈ সমাজ বিজ্ঞান গৱেষণাৰ বাবে তথ্য বিশ্লেষণ শীৰ্ষক ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰা হয়। কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ নৱনিযুক্ত উপাচাৰ্য ডঃ দীপজ্যোতি ৰাজখোৱাই প্ৰাকৃতিক আৰু মানৱ সৃষ্ট কাৰ্যকলাপৰ বাবে পৰিৱৰ্তিত জলবায়ুত অসমৰ কৃষি ব্যৱস্থাৰ বিষয়ত আলোকপাত কৰে। নিয়মীয়া বাৰ্তা কাকতৰ জ্যেষ্ঠ সাংবাদিক উৎপল চক্ৰৱৰ্তীৰ আজি সন্ধিয়া গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 57 বছৰ। অসমীয়া খবৰ, আজিৰ দৈনিক বাতৰিকে ধৰি কেইবাখনো কাকতত নিষ্ঠা আৰু সততাৰে সাংবাদিকতাৰ দায়িত্ব পালন কৰি অহা জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যুত অসম বাৰ্তাজীৱী সংঘকে ধৰি বিভিন্ন সাংবাদিক সংগঠনে শোক প্ৰকাশ কৰিছে। ডিব্ৰুগড়ৰ পশ্চিম মিলন নগৰ নিবাসী ব্যৱসায়ী সমাজকৰ্মী হীৰাকান্ত দাসৰ আজি পুৱা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 64 বছৰ। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 বজাত।